Dear students, today I am going to explain Gandhi's concept of religion. Tumaloke hokolue Gandhi'r satya aru ahinsar dharanatu loi kichu kotha janisa ba ami online classot he somporke alochona korisu. Today I am going to discuss Gandhi's concept of religion. This very concept of religion of Mahatma Gandhi is closely related to his theory of his view of truth and non-violence. So all these concepts actually this or that way related to truth are indirectly to God. So if we start Gandhi's religious ideas, then we see that it is basically his ideas about religion is basically derived from his conception that there is only one reality, that is God, which is nothing else but truth. So religion is directly related to God and indirectly to truth in Gandhi's philosophy. Religion is nothing, in ordinary definition, religion is a devotion to some higher power or principle. Ami jitu ami human being jitu position at thaku ba jitu status at asu tatke supreme tatke higher eta power ba principle ok ami hodai honor karu, respect karu, ami bhakti karu, devotion. ঠিক ৰিলিজনকো গান্ধীয়ে সেই অৰ্থতেই লৈছে এণ্ড গান্ধী ইজ নট এগেইনষ্ট আছ ডেছক্ৰিপশ্যন কিন্তু সেই ডেছক্ৰিপশ্যনৰ এগেইনষ্টত ঠিক নহয় বাট হি কোৱালিফাইজ ইট ফাৰ্ডাৰ বাই চেইং ডেট হায়াৰ প্ৰিন্সিপল ডেট হায়াৰ প্ৰিন্সিপল ইজ বিং ট্ৰুথ সেই সত্যতাকে আচলতে তেওঁ সেই হায়াৰ প্ৰিন্সিপল বুলি লৈছিলে এই ধৰা হিন্দু ধৰ্মৰ কৃষ্ণ ইছলামৰ মহম্মদ বা খ্ৰীষ্টানৰ যিচু তেনেকুৱা ধৰণৰ পাৰ্চনিফাইড চুপ্ৰিম পাৱাৰ এটাক বা হায়াৰ প্ৰিন্সিপল বা পাৰ্চনাক তেওঁ মানে ধৰ্মৰ মূল বিষয়বস্তু হিচাপে লোৱা নাছিল তেওঁৰ মতে ট্ৰুথ বা ডিভোচন টু ট্ৰুথেই হৈছে ৰিলিজন গান্ধী হেজ এক্সপ্ৰেছ হিজ ভিউ ৰিগাৰ্ডিং দ্য নেচাৰ অফ ৰিলিজন ইন ডিফাৰেণ্ট ৰাইটিংছ অফ his earlier life and in his experiment with truth also he expressed his views because jodi ami religion or religion loi ba religion or nature ki hobo she somporke jodi sabole jao gandhi mot jodi ami alochona karu ba observe karu teti hole ami dekhim je teo religion ok manuhor যিটো মানে পাৰ্মানেণ্ট এছপেক্ট মানুহৰ আচল যিটো চিনাকি ডেট ইজ দ্য এছপেক্ট অফ ডিভিনিটি ঐশ্বৰিক যিটো দিশ হিউমেন প্ৰত্যেক হিউমেন বিইঙৰ মাজতে স্পাৰ্ক অফ ডিভিনিটি মানে ঐশ্বৰিকতাৰ এটা সৰু সৰু স্ফুলিংগ আছে গতিকে গান্ধীয়ে মানুহক যিহেতু সেইধৰণে মানে চাইছিলে সেইটো দৃষ্টিৰে চাইছিলে সেইকাৰণে ৰিলিজনকো গান্ধীয়ে বুজাব বিচাৰিছিলে যে ইজ ডেট এলিমেণ্ট হুইচ ইজ এচেঞ্চিয়েল এণ্ড পাৰ্মানেণ্ট ইন ইচ এণ্ড এভৰি হিউমেন বিং ডেট ইজ দ্য এছপেক্ট অফ ডিভিনিটি আৰু ধৰ্ম হৈছে সেই ডিভিনিটিৰে এটা প্ৰকাশ ইট ইজ এচেঞ্চিয়েল গুডনেছ মানুহৰ মাজত এচেঞ্চিয়েলি থকা যি গুডনেছ কল্যাণ বা পৰম শ্ৰেয়ক বিচৰাৰ যিটো টেণ্ডেঞ্চি যিটো আগ্ৰহ সেইটোৰ প্ৰকাশেই হৈছে ৰিলিজন ঠিক তেনেদৰে আন এটা দিশৰ পৰা গান্ধীয়ে ধৰ্মক এনেকুৱা এটা প্ৰিন্সিপল বা এনেকুৱা এটা ফেকাল্টি বুলি কৈছে যিটোৱে আচলতে ইট কেন পিউৰিফাই অৰ এলিভেট ওৱানচ নেচাৰ যিটোৱে আমাৰ ব্যক্তিৰ এজনৰ প্ৰকৃতিক নেচাৰটোক কাম নেচাৰ বুলি ক'লে এইখিনি কাম কাজ ধৰা ব্যৱহাৰ আচাৰ সেই গোটেইখিনিয়ে পৰে সেইখিনিক পিউৰিফাই কৰে বিশুদ্ধ কৰে আৰু এলিভেট কৰে, এটা এটা ওপৰৰ অৱস্থালৈ লৈ যায়, যিটো আমি বিকশিত অৱস্থা বুলি ক'ব পাৰোঁ। ইট ইজ এজ এক্সপ্ৰেশ্যন অফ দ্য গুড এলিমেণ্টছ প্ৰেজেণ্ট ইন মেন, এটা মানুহৰ মাজত থকা সকলো মানে ভাল কল্যাণকামী উপাদানৰ এটা প্ৰকাশেই হৈছে ৰিলিজন। ঠিক তেনেদৰে তেওঁ আন এটা ধৰণেও ৰিলিজনক প্ৰকৃতিটো ব্যাখ্যা কৰিব লৈছে, সেইটো হৈছে তেওঁৰ মতে মানুহৰ মাজত যিটো আমি আমাৰ প্ৰত্যেকে যদি আমি চাওঁ আমাৰ মাজত এটা ৰেষ্টলেছ ভাৱ এটা আছে। ৰেষ্টলেছ মানে সেইটো মই নিগেটিভ হেৰিটোত ক'ব খোজা নাই, ৰেষ্টলেছ যিটো ভাৱ সেইটো হৈছে স্পিৰিচুৱেল ৰেষ্টনেছ। মই যিটো অৱস্থাত আছোঁ তাতকৈ মই ভাল মানে অৱস্থা এটালৈ যাব খোজোঁ, মই যিটো চিন্তা কৰোঁ তাতকৈ ভাল চিন্তা কৰিব খোজোঁ, মই যিটো লাইফ লিড কৰিছোঁ তাতকৈ কালচাৰ লাইফ এটা মই লিড কৰিব খোজোঁ। গতিকে ইচ এণ্ড এভৰি মোমেণ্ট প্ৰত্যেকজন ইণ্ডিভিজুৱেলে আচলতে ডিপাৰ চেন্স অফ ৰাইট এণ্ড গুড মানে কাল্টিভেট কৰিব বিচাৰে। গতিকে আৰু প্ৰত্যেকে একদম ইন দ্য ট্ৰু চেন্স তেওঁ মৰেল হিউমেন বিং হ'ব বিচাৰে। গতিকে এই যি টেণ্ডেঞ্চি হিউমেন বিঙৰ মাজত আছে, সেই টেণ্ডেঞ্চিটোৰ বা সেই আগ্ৰহটোৰ বহিৰ্প্ৰকাশেই আচলতে হৈছে গান্ধীৰ মতে ৰিলিজন। ঠিক তেনেদৰে আমি ক'ব পাৰোঁ যে যিটো মই আগৰ ক্লাছতো তোমালোকৰ লগত কিছু উনুকিয়াইছিলোঁ যে ভেৰি কনচেপ্ট টু নো the very concept to know, so somehow religion is by religious aspiration is related to cognitive arts to know the beyond. It beyond hobdo to beyond hobdo to otikram kara jitu moi agar point to moi koisu je otikram mane moi jitu asa tatke moi uchcha stor le jabo khuju he otikram korar jitu tendency he tendency to know better to know something বিয়ন এই ধৰণৰ এটা আগ্ৰহ প্ৰত্যেক ধৰ্মতে আছে বা ৰিলিজন বুলি ক'লে তেনেকুৱা এটা আগ্ৰহ থাকিব লাগিব। আৰু সেই টু গ' বিয়ন টু ন' বিয়ন সেই কথাটোৱে গান্ধীয়ে ইনডাইৰেক্টলি কৈছে যে ইট ইজ দ্য ৰিয়েলাইজেশ্যন অফ গড এণ্ড দেট মিনছ দ্য ৰিয়েলাইজেশ্যন অফ ট্ৰুথ। আৰু ৰিলিজনৰ ক্ষেত্ৰত ইনভলভছ এ কনচিয়াছ এণ্ড চিনচিয়াৰ লাভ and striving for truth. That striving for truth indirectly shows in the jitu ami janakalyan buli kobo par kalyan bisaru ami hokolure mongol bisaru ei hotyor proti ji amar prem hotyok pabule amar ji agrah sei agrah jogedi asalte ami manob premok he cultivate koru ba manob premok he ami korhon koru ekane gandhir mote kono religion ট্ৰুথ আৰু ৰাইটিয়াছনেছতকৈ বেছি মানে বেলেগ হ'ব নোৱাৰে। ন' ৰিলিজন ইজ হায়াৰ দেন ট্ৰুথ এণ্ড ৰাইটিয়াছনেছ। গতিকে গান্ধীৰ মতে প্ৰতিটো গান্ধী যেতিয়া ধৰ্মৰ প্ৰতিটো দিশ বা ধৰ্মৰ নেচাৰটো বা স্বৰূপটো যেতিয়া ব্যাখ্যা কৰিবলৈ গৈছিলে নিজা ধৰণে, তেতিয়া আমি দেখিছোঁ যে দিছ অৰ ডেট ৱে ডাইৰেক্টলি অৰ ইনডাইৰেক্টলি হি ৰিলেটেড হিজ ৰিলিজন with truth and righteousness and finally with good of the whole human race, that is manav kalyanor karane manav premor kotha re ji dharman manav prem nai he dharma dharma hoboi noare aru eta dik amar sokut pore hetu hoise gandhi mote dharma hoise is a way of life, it is practical necessity, it is not just theoretical concept, kono theory r kotha nahoy যিটো থিয়ৰীয়ে ধৰক আমাৰ ইণ্টেলেকচুৱেল ছেটিছফেকশ্যন এটা দিব, আমাৰ ইণ্টেলেকচুৱেল কিউৰিয়চিটিটো মানে ছেটিছফাই কৰিব, তেনেকুৱা ধৰণৰ কথাই নহয়। ইনফেক্ট মানে এই গোটেই ৰিলিজন বোলা বস্তুটোৱেই মানে একটা এটা প্ৰেক্টিকেল এফেয়াৰ, ইটছ এ প্ৰেক্টিকেল ওৱান এণ্ড ডাজ নট হেল্প টু ছল্ভ দেম যি মানে সেই ধৰণৰ যিটো প্ৰেক্টিকেল এফেয়াৰ আছে সেইটোৱে গোটেই লাইফ হিউমেন লাইফটো মানে এটা শুদ্ধ ডিৰেকশ্যনত লিড কৰিবলৈ মানে শুদ্ধ ডিৰেকশ্যনত আমি লৈ যাবলৈ আমাক সহায় কৰে। কিন্তু এতিয়া আমি এটা কথা ক'ব পাৰোঁ যে ট্ৰু ৰিলিজনৰ ক্ষেত্ৰত যদিহে সেই প্ৰেক্টিকেলিটিটো তোমাক শুদ্ধ জীৱন এটা যাপন কৰিবলৈ বা সৎ পথত থাকিবলৈ সত্যৰ সন্ধান কৰিবলৈ তোমাক যদি প্ৰেক্টিকেলি অনুপ্ৰেৰণা নিদিয়ে তেনেহ'লে সেই ৰিলিজন কেতিয়াও মানে সঁচা অৰ্থত গান্ধী মতে ৰিলিজন হ'বই নোৱাৰে। প্ৰত্যেকটো আমাৰ জীৱনৰ প্ৰত্যেকটো স্ফিয়াৰত প্ৰত্যেকটো ষ্টেপত প্ৰত্যেকটো এছপেক্টত আচলতে তেনেকুৱা এটা ৰিলিজনে আমাক গাইড কৰাটো উচিত। আৰু সেইটো কাৰণে তেওঁ কৈছে ইভেন ইন আৱাৰ পলিটিকেল লাইফ, আমাৰ যিহেতু গান্ধী ফ্ৰীডম ষ্ট্ৰাগলৰ লগত জড়িত, ইণ্ডিয়ান পলিটিক্সৰ লগত জড়িত সেই সময়ৰ ব্ৰিটিছ কলনিয়েল পিৰিয়ডটোত, গতিকে তেওঁ সেই মুহূৰ্তটো ফিল কৰিছে যে ৰিলিজন ইজ দ্য অনলি ৰিমেডি, ৰিলিজন মিনছ ইজ এ ট্ৰু ৰিলিজন, ৰিলিজন বুলি ক'লে তেওঁ সেই ট্ৰু ৰিলিজনটো প্ৰকৃত অৰ্থৰ যিটো ধৰ্ম সেই ধৰ্মই আচলতে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো একগোট হোৱাত যথেষ্ট সহায় কৰিছিলে। ঠিক তেনেকৈ এই ক্ষেত্ৰত আৰু এটা ইম্পৰ্টেণ্ট কথা আমি দেখিছোঁ যে গান্ধীয়ে মৰেলিটি আৰু ৰিলিজিয়নৰ মাজত এটা আইডেণ্টিকেল ৰিলেশ্যন আনিছিলে। তেওঁৰ মতে মৰেলিটি ইজ দ্য এচেঞ্চ অফ ৰিলিজন, দেট মিনছ টু বি এ ট্ৰু ৰিলিজন দেয়াৰ মাষ্ট বি মৰেল এছপেক্ট, ইট মাষ্ট বি গাইডেড বাই মৰেলিটি, এণ্ড হুৱেৰ এভাৰ দেয়াৰ ইজ মৰেলিটি ইট উইল বি এ গুড ৰিলিজন অৰ ট্ৰু ৰিলিজন। মানে ফৰ হিম ট্ৰু ৰিলিজন এণ্ড ট্ৰু মৰেলিটি আৰ ইনচেপাৰেবল, গোটেই বস্তুটো শুদ্ধ বা সঁচা ধৰ্ম আৰু সৎ বা সঁচা অৰ্থত নৈতিকতা বুলি ক'লে আমি বুজিম যে দুয়োটাই প্ৰায় একেই। কেতিয়াও তেওঁ ৰিলিজিয়নৰ প্ৰেক্টিচৰ পৰা বা ৰিলিজিয়নৰ ডমেইনৰ পৰা মৰেলিটিক মানে বাদ দিব নোৱাৰিছিলে। মৰেলিটিবিহীন বা নৈতিকতাবিহীন ধৰ্ম তেওঁৰ কাৰণে মানে ভাবিব নোৱাৰা এটা কথা, মানে কল্পনাই কৰিব নোৱাৰি। So, for him, morality should be the ideal of every religion. গতিকে সকলো ধৰ্মৰ কাৰণে মৰেলিটি বা নৈতিকতাটো আচলতে এটা আদৰ্শ হোৱাটো উচিত। তেতিয়াহে এই যিটো আমাৰ ধৰ্মৰ নামত ভেদাভেদ বা ধৰ্মৰ নামত বিশৃংখলতা তেনেকুৱা ধৰণৰ সামাজিক সমস্যাবিলাক, সামাজিক মানে দুষ্কাৰ্যবিলাক তেওঁৰ মতে নঘটিলেহেঁতেন বা নঘটে। ঠিক তেনেকৈ আৰু এটা ইম্পৰ্টেণ্ট কথা হৈছে, সেইটো হৈছে যে সত্যাগ্ৰহ। সেইটো সত্যাগ্ৰহৰ যিটো কনচেপ্ট, দ্য আইডিয়েল অফ সত্যাগ্ৰহ ইজ দ্য ৰিয়েলাইজেশ্যন অফ ট্ৰুথ, গতিকে সেই সত্যাগ্ৰহটো ধাৰণাটোকো আচলতে গান্ধীয়ে এই ধৰ্মৰ হেৰিয়াত ধৰ্মৰ ডমেইনত বা ধৰ্মৰ দিশত কিছু পৰিমাণে সংযোগ কৰিছিলে। যিহেতু ৰিলিজিয়াছ আইডিয়েল আৰু মৰেল আইডিয়েল, ৰিলিজিয়াছ আইডিয়েল আৰু মৰেল আইডিয়েল দুয়োটা গান্ধীৰ কাৰণে একে, গতিকে মৰেল আইডিয়েল বুলি ক'লে যে আমি সত্যাগ্ৰহৰ কথা ক'ব পাৰোঁ, দ্য আইডিয়েল অফ ৰিয়েলাইজেশ্যন অফ গড, গতিকে সেই দিশৰ পৰা আচলতে ধৰ্মৰ লগত সত্যাগ্ৰহ, ট্ৰুথ, নন ভাইলেঞ্চ এই আটাইখিনি কনচেপ্ট জড়িত হৈ আছে। কিন্তু একে সময়তে গান্ধীৰ ধৰ্মত আৰু কেইটামান কথা আমাৰ চকুত পৰে। এইকেইটা হৈছে যদিও ট্ৰেডিশ্যনেল যিটো ৰিচুৱেলিষ্টিক ৰিলিজন গান্ধীয়ে মানে ইনটোটো ফ'ল' কৰা নাছিলে, তথাপিও তেওঁ মানে সেই ধৰ্মৰ আমাৰ পৰম্পৰাগত ধৰ্মৰ বহুতো দিশ তেওঁ মানি লৈছিলে বা সেইখিনিৰ মানে উৎকৰ্ষ সাধন কৰিব বিচাৰিছিলে। ফৰ এক্সাম্পল ছেল্ফ চেক্ৰিফাইচ, ছেল্ফ চেক্ৰিফাইচৰ কনচেপ্টটো প্ৰত্যেকটো ধৰ্মত আছে। ঠিক তেনেকৈ প্ৰাৰ্থনা বা প্ৰেয়াৰৰ কথাটো আছে, ৰিনাউন্সিয়েশ্যনৰ কথা আছে, টলাৰেঞ্চৰ কথা আছে, এই ধৰণৰ যিবিলাক কনচেপ্ট প্ৰচলিত ধৰ্মত আছে সেই কনচেপ্টবিলাকো গান্ধীয়ে মানি লৈছে আৰু সেইবিলাকৰ উৎকৰ্ষক ৰিফাইনমেণ্ট বা সেইবিলাকৰ উৎকৰ্ষৰ কাৰণে ভাল মানে ইন দ্য ট্ৰু চেন্স কি হ'ব লাগে সেই ধৰণৰ কথা সম্পৰ্কেও তেওঁ বহুত লিখি থৈ গৈছে বা বহুত তেওঁৰ মত দি গৈছে। ফৰ এক্সাম্পল ধৰ প্ৰেয়াৰ, আৰু প্ৰেয়াৰ বা প্ৰাৰ্থনাৰ কথাটো গান্ধীয়ে যথেষ্ট গুৰুত্ব দিছিলে। মনৰ পিউৰিফিকেশ্যনৰ কাৰণে প্ৰেয়াৰ, প্ৰেয়াৰ অকল ভগৱানক পাবলৈ, ভগৱানে মোক কিবা এটা বিচাৰিবলৈ সেইটো প্ৰেয়াৰ নহয়, গতিকে আমি প্ৰেয়াৰ প্ৰাৰ্থনাৰ কথা ক'ব পাৰোঁ, পুৱা গধূলি প্ৰাৰ্থনাৰ ওপৰত যথেষ্ট হৈছে। আত্মাৰ শুদ্ধিৰ কাৰণে, মনৰ সংযমৰ কাৰণে আচলতে প্ৰাৰ্থনাৰ যথেষ্ট দৰকাৰ। বাকী ৰিচুৱেলখিনিকো গান্ধীয়ে চলিত ধৰ্মৰ যিবিলাক ৰিচুৱেল আছে, যিবিলাক আনুষ্ঠানিকতা আছে, সেইখিনি তেওঁ অস্বীকাৰ কৰা নাছিল। কিন্তু এটা কথা কৈছে যে সেই যিবিলাক ৰিচুৱেল আছে অন্ধভাৱে যাতে আমি ফ'ল' নকৰোঁ, যে তাত কি ধৰণে যে পাথ অৱ ট্ৰুথ বা সত্য পোৱাৰ যি আগ্ৰহ, সেই আগ্ৰহটো ঠিকমতে প্ৰতিফলিত হৈছে নাই, ঠিকমতে ৰিফ্লেক্ট হৈছে নাই, সেইটো চাইহে আমি সেইবিলাক আনুষ্ঠানিকতা মানিব লাগে। ঠিক সেইদৰে এটা গান্ধীয়ে ট্ৰু ৰিনাউন্সিয়েশ্যনৰ ওপৰতো গুৰুত্ব দিছিলে। সেইখন ৰিনাউন্সিয়েশ্যন মানে এইটো নহয় যে চব বাদ দি ধৰ্মকে মানি থাকিব লাগে, ধৰ্ম আনুষ্ঠানিকতা, সেইটো নহয়। হিয়াৰ গান্ধী একচেপ্ট ৰিনাউন্সিয়েশ্যন এজ দ্য ৰিনাউন্সিয়েশ্যন অফ ছেল্ফিছনেছ। আৰু সেই ছেল্ফিছনেছটো যদি আমি ৰিনাউন্সিয়েট কৰিব পাৰোঁ, পৰিত্যাগ কৰিব পাৰোঁ, তেনেহ'লে আমি আমাৰ পাৰ্চনেল গুডৰ পৰা আমি গুড ফৰ অল, দেট ইগোইজিমৰ পৰা অল্ট্ৰুইজিমলৈ আমি মুভ কৰিব পাৰিম। গতিকে গান্ধীৰ ৰিলিজনৰ ক্ষেত্ৰত এটা কথাই আমি দেখিছোঁ যে ট্ৰেডিশ্যনেল ৰিলিজনক কোনো মুহূৰ্ততে গান্ধীয়ে ৰিজেক্ট কৰা নাই, বাট হি ৱান্টেড টু মডিফাই, ৱান্টেড টু পিউৰিফাই, ৱান্টেড টু কাল্টিভেট ইন এ ডিফাৰেণ্ট ৱে, হুইচ ইজ এ ফ্ৰুইট, হুইচ ইজ ইউ কেন চে সকলোৰে কাৰণে ধৰা মংগলময় এটা ধাৰণা বা এটা ৱে অৱ লাইফলৈ, মানে ধৰ্মক লৈ যাবলৈ গান্ধীয়ে বিচাৰিছে। এতিয়া ধৰ্ম সম্পৰ্কে এইখিনিয়েই গান্ধীৰ নিজা বক্তব্য। গতিকে আমি গান্ধীৰ ধৰ্ম সম্পৰ্কীয় কথাখিনি আলোচনা কৰাৰ পিছত আমি নিজাকে যদি চাওঁ, তেতিয়াও আমি দেখিম যে কিছুমান কথাত গান্ধীক আমি সম্পূৰ্ণৰূপে মানিও ল'ব নোৱাৰোঁ। প্ৰতি মুহূৰ্ততে ধৰা ৰিপিটেডলি হোৱেন হি স্পীক্স অফ ট্ৰুথ, নন ভাইলেঞ্চ, গড, চামটাইমছ ইট ইজ কিছুমান ক্ষেত্ৰত মানে কি হয়, গুড়া যিখিনি ধৰ্মীয় হেৰি সেইখিনিত কিছু পৰিমাণে তালমিল ৰখাটো সহজ নহয়। গতিকে বহুত সময় গান্ধী অন্য কিছুমান গুড়া ধৰ্মীয় ইয়াৰ মানে ধৰ্মীয় মানি ধৰ্ম মানি চলা ব্যক্তিৰ কাৰণে গান্ধী আচলতে সমালোচনাৰ সন্মুখীনো হৈছিলে। তথাপি যি কি নহওক, আমি গান্ধী আৰম্ভ কৰোঁতে এটা কথা পাইছিলোঁ যে তেওঁ গীতাৰ ধৰ্মগ্ৰন্থখনৰ যোগেদি যথেষ্ট প্ৰভাৱিত হৈছিলে। তেওঁৰ পিছৰ পৰ্যায়ৰ যি মৰেল থিংকিং, নৈতিক যি দৃষ্টিভংগী বা চিন্তাধাৰা, সেইটো গীতাৰ যথেষ্ট প্ৰভাৱ আছে। গতিকে ধৰ্মৰ ক্ষেত্ৰতো গান্ধীয়ে এটা আমি দেখিছোঁ যে নিষ্কাম কৰ্মৰ বিষয়েও তেওঁ মাজে মাজে উনুকিয়াই গৈছে। আৰু যি কি নহওক, গান্ধীৰ ধৰ্ম সম্পৰ্কে এইখিনি মূল কথা। গতিকে মই ভাবোঁ তোমালোকে নিজা ধৰণে আকৌ যেতিয়া ৰেফাৰেঞ্চ বুক বা নিজৰ যিখিনি হাতত থকা কিতাপ পঢ়িবা, তেতিয়া আকৌ কিছু পৰিমাণে অলপ বেলেগ দিশৰ পৰাও সেইখিনি নিজাকে লিখিব বা চিন্তা কৰিব পাৰিবা। গতিকে মই ভাবোঁ তোমালোকে সেই দিশেৰে পঢ়া শুনাখিনি আগবঢ়াবা। থেংক ইউ।